Good evening. Itu Akashwani Kohima. Samlaga khobor puri asim kumlongla. Pohila headlines. Union Cabinet ba One Nation One Election proposal di munjor dise. Nagaland ba pura duniya lokoti milagena World Bamboo Din do manaise. Nagaland sarkar ba kadam uthai kena CMHIS beneficiaries aru Empaneled Hospital Delhi ba duk dikta ripadu samna koribole ase aru State Commissioner for Persons with Disabilities laga court ba Youth Resources or Sports Department lokoti PWDs karan infrastructure aru facilities kan inclusive banai dibole recommend korise. Itia pura khobor Union Cabinet ba High Level Committee laga recommendation si aji mani loisi jonde One Nation One Election laga idea to explore koribuli milagina deshpur adi elections kan sat sat rakibuli rasta do khulai dibule ase Union Cabinet meeting ba sudi Nai Delhi di khobor manokan logodi aji kotha kore Information or Broadcasting Minister Ashwini Vaishnava koisi pahila laga President Ramnath Kovind laga chairmanship niche dikta High Level Committee to banaikena stakeholders di political parties aru experts milagina bishi kotha Jakan Rakise. Driver Kusiki to do Duita Bhakti implement Kuribuli assay. Tai Kusiki Pohila Bhakti, Lok Sabha, Aro Assembly elections to Satsat Rakibuli, Aro local bodies elections can Panjaya, Saro municipalities can do general elections soikina, exudin Pitori, Kanda Kuribuli assay. Pura Dunia Lokoti Milagina Nagaland Brabhi, World Bamboo Dindo Theme, Next Generation Bamboo, Solution, Innovation and Design Di, Nagaland Bamboo Development Agency NBD Ebra, Joga Kuriginaji, Nagaland Bamboo Resource Center, Jumukotimadi Manaise, NBDA Chairman, Nozo da Surhobrako. Kwesi ki durthakya bosti kan laga bishi artist kan hi subsibal bamboo grab kan indigenous technology lukodi banai diya se. Tabra kwesi ki thick scaling development training du dili tai kan laga products pra global market di compete kore bali paribo. Ito du rural jaga pra entrepreneurs laga toka visa opusa uthai di bali bishi dango rasta si bali tabra kwesi. Jumukotima, Dimapur, aru Pelen districts kan du bamboo economic zone hi sapi thakya janagina surho Prakwesi and BDA Pra Idu Zone de Bamboo Plantation Laga Dorka Rakibo Aru Ahitake Samadi Industrial Units Kampan Idibli Bhavana Kuribo. Tabrakusiki Agency Pra Huru Command Facility Center do Cluster Units Lukodi Dur Aru Kinar Jaka Kanti Banai Dibli Bhavanasi Jundu Products Transport Kuribili Bi Khorja Komdi Hobo and BDA Pra Bamboo Industry do Alak Lak Scheme Aru Program Pra Bishi Dahor Hisapi Par Hidibli Bhavanasi Jundu Karoni Entrepreneurs Pra ভাগ লৈ গেনে ইটো নিচিনা ইভেন্ট কান কামিয়াব কৰি দিবলৈ লাগে এজেন্সিৰা এতিয়া সবচে ভাল কেন আৰু বেম্বো টেকনলজি পাৰ্কটো নাগালেণ্ড বেম্বো ৰিসৰ্চ চেণ্টাৰ দি বনাই দিয়া আছে প্ৰগ্ৰাম সময়তে বেম্বো এণ্টৰপ্ৰেনৰ এৱাৰ্ড 2024 টো আউচানেন লগত বেম্বো গ্ৰাফ লাগা ফিল্ডি তাৰ লগা ডেডিকেশ্যন আৰু সবচে ভাল প্ৰডাক্ট ইনোভেশ্যনছ কাৰণে দিছে Nagaland Sarkar laga officials ba kothabata do 19 Empaneled Hospitals Delhi aro insurance companies laga representative lokodi rakhikena Chief Minister's Health Insurance Scheme CMHIS lokoli duk diktari lokodi samna koribuli ase kothabata do olopako samadi resident commissioner Nagaland House Nai Delhi Winnie Konyak joint director aro state nodal officer health and family welfare Dr. Hintok Phom deputy director aro senior public relations officer Colin Mary Paramount Health Services or Insurance TPA Private Limited, Future Generali Insurance Company or Representative Kan, 19 Empaneled Hospital Delhi and CM Majodi, Din Din Lambar Rakhi Se. Beneficiaries or Hospital Baduk Diktari Pa Khan Bhi, Meeting Somedi Kotha Kori Se. Eki Somedi Dr. Hintok Phom Lokodi Insurance Companies Laga Team Khan Bra, Alak Alak Hospital Di Jai Gita, Bhal Bra Buchibuli Aro Bimar Khan or Hospital Bra Diktari Pai Thakya Di Bhal Kori Di Boli Solution Sani Di Boli Ase. State Commissioner for Persons with Disabilities SCPD laga court pra Department of Youth Resources or Sports logodi itu laga Directorate Office Building soft stadiums or sports facilities de renovations or retrofitting korigena pura inclusive aro barrier free environment banailibali recommend koridise Directorate Building aro multidisciplinary sports stadium chamukoti madi joint inspection survey do itu mohena pangstari karo 17 tarikh kanta kuria basodi recommend kori dise SCPD laga court pra saw modo inquiry dia pasodi inspection to korise dusra kisaman recommendations si court pra department lokodi accessibility provision to sub sports facilities kan ramps signage ৰিজাৰ্ভ পাৰ্কিং জাগাটো পাৰ্চনছ উইথ ডিছএবিলিটিছ কাৰণে দিবলৈ হুকুম দিছে। এইটোৰ পৰা আহি থাকে সময় ষ্টেডিয়ামছ আৰু অফিচ বনাবলৈ চবতে সবচে তাজা একচেচিবিলিটি ফেচিলিটিজ কাৰণ দু গাইডলাইন হিচাপে মানি কিনা মিলাই বনাই ৰাখি দিবলৈ জনাইছে। এইটোৰ লগত কৰ্ট পৰা এটা ডেডিকেটেড চেল নহলে কমিটিটো বনাই কিনা পেৰা স্পৰ্টছ কাৰণ লগতে সুৰক্ষিত ৰাখিবলৈ আৰু পি ডাব্লিউ ডিৰ মাজতে স্পৰ্টছ বঢ়াই দিবৰ কাৰণে জোৰবাৰ ৰিকমেণ্ড কৰি দিছে। ডিপাৰ্টমেণ্ট লগতে ৰিকমেণ্ডেশ্যন দিয়াটো দিন মহেনা ফিডৰ দিন মানিবলৈ আৰু একচন টেকন ৰিপৰ্ট ইত্যাদিও এছ চি পি ডি কৰ্ট লগতে জমা কৰি দিবলৈ জনাই দিছে। আপনি খান আকাশবাণী কহিমাৰ পৰা দিয়া খবৰ শুনি আছে। আপনি খান পৰা ইটো খবৰ নিউজ অন ইয়াৰ এপ আৰু ইউটিউব চেনেল এ আই আৰ নিউজ কহিমাৰ পৰা শুনিবলৈ পাৰিব। মহিলা লম্বৰ ৰাখিয়া পোষণ মাহ কেম্পেইন লগা ভাগ হিচাপে ছচিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট পৰা সব ডিষ্ট্ৰিক্টছ দি আলগ আলগ ইভেণ্টছ কাম জৰকা কৰি আছে। পোষণ মাহ পৰা গ্ৰাউণ্ড লেভেল নিউট্ৰিশ্যন আউটকাম ভাল কৰি দিকেনা নিয়ম খান বদলি কৰি দিবলৈ মন উঠাই দিব। ডিমাপুৰ দি ডিষ্ট্ৰিক্ট প্ৰগ্ৰাম অফিচাৰ আৰু চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ চি ডি পি অ আৰ্বান পৰা একটা কুকিং কম্পিটিশ্যন আৰু লোকেল ফুড শ্ব'টো আজি জৰকা কৰিছে। ইভেণ্ট পৰা ইনোভেটিভ ৰেচিপি দি ডিপাৰ্টমেণ্ট পৰা দিয়া ফুড আইটেমছ কাম চলাই কিনা খীৰ আৰু খিচিৰি নিচিনাটো ষ্টেটপুৰ আদি অংগনৱাড়ী চেণ্টাৰ দি কমপ্লিমেণ্টাৰী ফিটিং কাৰণে পকা বুলি পঢ়াই দি কিনে ৰাখিছে। লংলিং দি এক্সট্ৰা এছিষ্টেণ্ট কমিশ্যনাৰ ই এছ চি চি চালিম চি চাংডাম্বৰা কুকিং কম্পিটিশ্যন কাম এনিমিয়া কেম্প দি যোগ লৈছে জন্তু য়াচম বস্তিটি ৰাখিছে। চব মিলাই কিনা ছিক্সটি নিচিনা বেনিফিচিয়াৰিছ পৰা কেম্পটি যোগ লৈছে। জামেনিয়ৰি ই এছ চি মুলু চাংলা উজাকাম্পৰা ব্লক লেভেল কুকিং কম্পিটিশ্যন চি ডি পি অ পৰা জগা কৰি আদি যোগ লৈছে। ই এছ চি পৰা চব লগতে আৰু মতা মানুহ কাম বি মিলাই কিনে অৰ্গেনিক কুকিং লগা আদাত মানিবলৈ অনুৰোধ কৰিছে। কম্পিটিশ্যন দি চামিনি টাউন বা চবচে আগে জাগাটো পাইছে। নেশ্যন ৱাইড স্বচ্ছতা হি সেৱা কেম্পেইন লগা ভাগ হিচাপে কহিমা মিউনিচিপেল কাউন্সিল বা ইটো শুরু কৰি দিয়া কেম্পেইনটো অল্ড এম এল এ হোষ্টেল জাংচন কহিমা দি আজি ৰাখিছে। চেয়াৰপাৰ্চন কে এম চি নিখোজ সুখ্ৰী পৰা ড্ৰাইভ দি কহিমা লগা মানুহ খান বা ভাগ লোৱা কাৰণে মন খুচি জনাই দিছে। ইভেণ্ট সময়তে কে এম চি চিফ এক্সিকিউটিভ অফিচাৰ চি ই অ টি লানু চেনলা লংখামৰ পৰা স্বচ্ছতা কচমদো কাউন্সিলৰ্ছ আৰু কহিমা লগা আলগ আলগ ৱাৰ্ডছ পৰা ভাগ লোৱা খান লগতে এডমিনিষ্ট্ৰেট কৰি দিছে। কৈছে কি কেম্পেইনটি আলগ আলগ এক্টিভিটিছ দি স্কুল ভিজিট কৰিবলৈ আৰু কলেজ কলাবৰেশ্যন মিলাই কিনে চাফ চাফা দি মন উঠাই দিব। কে এম চিৰ পৰা চাফা কৰি দিবলৈ কাৰণে 24 ক্লিনলিনেছ টাৰ্গেট ইউনিটছ কাম পাৰিজন কৰি দিছে। নেশ্যনেল ছাৰ্ভিচ স্কীম ইউনিটছ কহিমা ছায়েন্স কলেজ আৰু ডানডুস্কুল কলেজ কাম লিষ্ট কৰি দি কিনে পাৰিজন কৰি দিয়া জাগা কাম দি চাফা কৰি দিবলৈ আছে। লংখামৰ পৰা কৈছে কি কে এম চি বা দুচৰা দৰকাৰ ৰাখিবলৈ জাগা কাম দিবি চাই কেনে চব এক্টিভিটিছ কাম ছেপ্টেম্বৰ 30 তাৰিখ তাক শেষ হবলৈ আছে। একে সময় স্বচ্ছ ভাৰত দিৱাসটো অক্টোবৰ 2 তাৰিখ ৰাখি কেনে মেহনত পৰা কাম কৰা চেনিটেশ্যন ৱৰ্কাৰ্ছ লগতে মান কৰিব আৰু ভলণ্টিয়াৰ্ছ আৰু পাৰ্টনাৰ্ছ জন বা কেম্পেইন টিম ভোটক দিছে তাৰখন লগতে পাৰ্যন কৰি দিবলৈ আছে। পাছতে পাৰ্টিচিপেণ্টছ পৰা কহিমা টাউনটি ক্লিনলিনেছ ড্ৰাইভ ইত্যাদি ভাগ লৈছে। আৰু পি এইচ ডি কহিমা ৰুৰেল আৰু আৰ্বান ডিভিশ্যন পৰা ফিচামা আৰু কে কহিমা বস্তি খান লগতে মিলাই কিনে ডাঙৰ হিচাপে চাফা কৰি দিয়া কামটো নাগা হেৰিটেজ ভিলেজ কিচামা দি আজি ৰাখিছে। কিছামা ভেনিউটো ক্লিনলিনেছ টাৰ্গেট ইউনিট চি টি ইউ এছ মাজতে একটা থাকি কিনে ষ্টেটি বেছিভাগ কাৰ্বিজ স্পটছ আৰু ডাক স্পটছ খান নেগলেক্ট কৰি আদৌ ছাপৰা নাথাকীয়া বনাই দিবলৈ আছে। প্ৰিন্সিপাল ছেক্ৰেটাৰী পি এইচ ডি নাগালেণ্ড ই মনপিমো পেটনৰা কৈছে ষ্টেট লগা চব ডিষ্ট্ৰিক্টে এইটো নিচিনা চি টি ইউ এছ বিশেষ ছাপৰা নাথাকীয়া বনাই দিবলৈ আছে। স্বচ্ছতা কচমদো ষ্টেট হাইজেন আৰু চেনিটেশ্যন কনচালটেণ্ট লচি খনো জেনৰ পৰা এডমিনিষ্ট্ৰেট কৰিছে। কেম্পেইন লগা ভাগ হিচাপে আলগ আলগ এক্টিভিটিছ কাৰণ ক্লিনলিনেছ টাৰ্গেট ইউনিট মাছ ক্লিনলিনেছ ড্ৰাইভটো নদী ৱাটাৰ ৰিচৰ্চেছ ট্ৰেডিশ্যনেল বস্তি গেটছ মৰং মইলা ফিলা জেগা খান দি চাফা কৰি দি কিনে কালচাৰেল ফেষ্টিভেলছ মপ ক্লাছ স্বচ্ছতা টকছ স্কুল ষ্টে ৱেষ্ট টু আৰ্ট কম্পিটিশ্যন আৰু ডিছপ্লে খান ৰাখিছে আৰু কচম লোৱা আৰু ফেলিচিটেশ্যনটো চব ডিষ্ট্ৰিক্টছ দি ৰাখিছে। খবৰ চাইছে হেডলাইন দুবাৰ জনাই দি আছে। ইউনিয়ন কেবিনেট বা ওৱান নেশ্যন ওৱান ইলেকশ্যন প্ৰপজেল দি মঞ্জুৰ দিছে। নাগালেণ্ড বা পুৰা দুনিয়াৰ লগতে মিলাই কিনে ৱৰ্ল্ড বেম্বু দিন মানাইছে। নাগালেণ্ড চৰকাৰ বা গডামু ঠাই কিনে চি এম এইচ আই এছ বেনিফিচিয়াৰিছ আৰু ইম্পাইনেল্ড হস্পিটেল দিল্লী পৰা দুখ তিক্তাৰি পাটো চামনা কৰি আছে আৰু ষ্টেট কমিশ্যনাৰ ফৰ পাৰ্চনছ উইথ ডিছএবিলিটিছ লগা কৰ্ট পৰা য়ুথ ৰিচৰ্চেছ আৰু স্পৰ্টছ ডিপাৰ্টমেণ্ট লগতে পি ডাব্লিউ ডিৰ কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু ফেচিলিটিছ কাৰণ ইনক্লুচিভ বনাই দিবলৈ ৰিকমেণ্ড কৰিছে। আৰু আজি ৰাতিলৈকে নাগামী নিজ খবর ইমান দিছে স্কুলে আছি আপনি কান সব কারণে ভাল রাতি হবি।